Ea Akahbani. বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিশুল্ক ব্যৱস্থাৰ বাবে বিশ্ব অৰ্থব্যৱস্থাত অনিশ্চয়তা দেখা দিয়া সত্ত্বেও ভাৰতীয় অৰ্থব্যৱস্থা টনকিয়াল হৈ আছে আৰু ভাৰতৰ ওপৰত এই ব্যৱস্থাৰ কোনো প্ৰভাৱ পৰা নাই বুলি বিজেপিয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি ৰোজ ভেলী পঞ্জী কেলেংকাৰীৰ ভুক্তভোগীসকলক ধন ঘূৰাই দিয়াৰ বাবে সম্পত্তি নিষ্পত্তি সমিতিৰ অধ্যক্ষ ডি কে শেঠৰ হাতত 515 কোটি টকাৰো অধিক মূল্যৰ এখন ডিমাণ্ড ড্ৰাফ্ট অৰ্পণ কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। পশ্চিমবংগত ৱাকফ সংশোধনী আইন 2025ৰ বিৰোধী হিংসা প্ৰভাৱিত এলেকাসমূহৰ স্থিতি নিয়ন্ত্ৰণত আছে আৰু মোহনবাগান ছুপাৰ জায়েণ্ট কিছু সময়ৰ পাছত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংগালুৰু ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিশুল্ক ব্যৱস্থাৰ বাবে বিশ্ব অৰ্থব্যৱস্থাত অনিশ্চয়তা দেখা দিয়া সত্বেও ভাৰতীয় অৰ্থব্যৱস্থা টনকিয়াল হৈ আছে আৰু ভাৰতৰ ওপৰত এই ব্যৱস্থাৰ কোনো প্ৰভাৱ পৰা নাই বুলি বিজেপিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ ছৈয়দ জাফৰ ইছলামে কয় যে ভাৰতীয় অৰ্থব্যৱস্থা আত্মনিৰ্ভৰশীল আৰু ই ক্ষীপ্ৰতাৰে আগবাঢ়িছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা নীতিগত সিদ্ধান্তই ভাৰতীয় অৰ্থব্যৱস্থাক শক্তিশালী কৰি তোলাত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে 2014 চনত ক্ষমতালৈ অহাৰ পাছতেই মোদী চৰকাৰে তৃণমূল পৰ্যায়ত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছিল। প্ৰধানমন্ত্ৰী জনধন যোজনা আৰু মুদ্ৰা যোজনাৰ বিষয়ে আলোকপাত কৰি জাফৰ ইছলামে কয় যে মুদ্ৰা যোজনা সম্প্ৰতি ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যমীসকললৈ সহায় আগবঢ়োৱাৰ বিশ্বজনীন আৰ্হিৰূপে পৰিগণিত হৈছে। বিজেপি নেতাগৰাকীয়ে তামিলনাডুৰ বনমন্ত্ৰী কে পনমুৰিয়ে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰাৰ বাবে ডি এম কে চৰকাৰৰ তীব্ৰ সমালোচনা কৰে। তেওঁ লগতে কে পনমুৰিক মন্ত্ৰীপদৰ পৰা অপসাৰণ কৰিবলৈ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক দাবী জনায়। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি সম্পত্তি নিষ্পত্তি সমিতিৰ অধ্যক্ষ ডি কে শেঠৰ হাতত 515 কোটি টকাৰো অধিক মূল্যৰ এখন ডিমাণ্ড ড্ৰাফ্ট অৰ্পণ কৰে। ৰোজ ভেলী পঞ্জী কেলেংকাৰীৰ আইনসংগত বিনিয়োগকাৰীসকলক তেওঁলোকৰ সম্পত্তি ঘূৰাই দিয়াৰ উদ্দেশ্যে এই সম্পত্তি নিষ্পত্তি সমিতি গঠন কৰা হৈছিল। সম্পত্তি নিষ্পত্তি সমিতিৰ ওচৰত বৰ্তমানলৈ দাখিল কৰা 31 লাখ দাবীৰ ভিতৰত প্ৰায় 7.5 লাখ ভুক্তভোগীক টকা ঘূৰাই দিয়াৰ বাবে এই ধনৰাশি ব্যৱহাৰ কৰা হ'ব বুলি বিত্ত মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে পশ্চিমবংগ, ওড়িশা, অসম আৰু ত্ৰিপুৰাৰ ৰোজ ভেলী গোটৰ বিৰুদ্ধে কোলাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনৰ 5টা গোচৰৰ তদন্ত কৰি আছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে কোলাধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত বিশেষ ন্যায়ালয়ত এই আটাইকেইটা গোচৰত অভিযোগ দাখিল কৰিছে। তদন্তত গোটটোৱে সমাজৰ একেবাৰে তলৰ শ্ৰেণীৰ লোকৰ পৰা ভুৱা প্ৰতিশ্ৰুতিৰে 17,520 কোটি টকা সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে। এই ধনৰাশিৰ ভিতৰত 6,600 কোটি টকাৰো অধিক ধন বিনিয়োগকাৰীসকলক ঘূৰাই দিয়া হোৱা নাই। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। হিন্দু দেৱতা হনুমানৰ জন্মদিনৰ লগত সংগতি ৰাখি এই উৎসৱ উদযাপন কৰা হয়। দিল্লীত আজি পুৱাৰে পৰা প্ৰাৰ্থনাৰ বাবে হনুমান মন্দিৰসমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। বিশেষকৈ কনাট প্লেচত থকা প্ৰাচীন হনুমান মন্দিৰত ভক্তৰ অভাৱনীয় সমাগম হয়। মন্দিৰটোত হনুমান চালিচা, সুন্দৰখণ্ড আৰু অখণ্ড ৰামায়ণ পাঠ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সংকটমোচন হনুমানৰ আশীৰ্বাদত মানুহ সুস্বাস্থ্য, সুখী আৰু সমৃদ্ধিশালী জীৱনৰ অধিকাৰী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। তানজানিয়াত কাইলৈৰ পৰা আফ্ৰিকা ইণ্ডিয়া কি মেৰিটাইম এংগেজমেণ্ট চমুকৈ AIKIMI শীৰ্ষক এটা বহুপাক্ষিক অনুশীলন কাৰ্যসূচী আৰম্ভ হ'ব। অহা 18 এপ্ৰিলত অন্ত পৰিবলগীয়া ছদিনীয়া এই অনুশীলনৰ জৰিয়তে উমৈহতীয়া আঞ্চলিক সামুদ্ৰিক প্ৰত্যাহ্বানসমূহৰ যৌথ সমাধান সূত্ৰ অন্বেষণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কমৰছ, জিবুটি, কেনিয়া, মাডাগাস্কাৰ, মৰিছাছ, মোজাম্বিক, ছিচিলি আৰু দক্ষিণ আফ্ৰিকাই এই অনুশীলনত অংশগ্ৰহণ কৰিব। নৌসেনাৰ জাহাজ INS চেন্নাই, INS কেশৰী আৰু INS সুনেনাই এই অনুশীলনত ভাগ ল'ব। AIKIMI 2025ৰ বন্দৰ পৰ্যায়ত উদ্বোধনী অনুষ্ঠান আৰু অভ্যৰ্থনাৰ আয়োজন কৰা হৈছে। তদুপৰি অহা 16ৰ পৰা 18 এপ্ৰিললৈকে হ'বলগীয়া সমুদ্ৰ পৰ্যায়ত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ মাজত সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হ'ব। ম্যানমাৰত যোৱা 28 মাৰ্চত হোৱা 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছৰে পৰা আজি পুৱা পৰ্যন্ত ম্যানমাৰ আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহত 468টা জোকাৰণি অনুভূত হৈছে। থাইলেণ্ডৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে এই সময়ছোৱাত 1-2.9 প্ৰাবল্যৰ 184, 3.9 প্ৰাবল্যৰ 198, 4-4.9 প্ৰাবল্যৰ 73টা আৰু 5-5.9 প্ৰাবল্যৰ 13টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। থাইলেণ্ডত বিশেষকৈ মাই হংছনত 21টা জোকাৰণি অনুভূত হৈছে। ম্যানমাৰত আজি পুৱাও জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিমবংগত কালি ৱাকফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে হিংসা আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত চুটি, শমশেৰগঞ্জ, জালংগী, লালগোলা আৰু ধুলিয়ানৰ স্থিতি নিয়ন্ত্ৰণত আছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনসাধাৰণক সংযম বৰ্তাই ৰাখিবলৈ আৰু ধৰ্মৰ নামত সংঘৰ্ষত লিপ্ত নহবলৈ আহান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ধবংসাত্মক কাৰ্যত লিপ্ত হোৱাসকলক শাস্তি প্ৰদান কৰা হ'ব বুলি সামাজিক মাধ্যমযোগে সকীয়াই দিছে। তেওঁ লগতে পশ্চিমবংগত ৱাকফ সংশোধনী আইন 2025 ৰূপায়ণ কৰা নহয় বুলি সজোৰে প্ৰকাশ কৰিছে। ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ডঃ সুকান্ত মজুমদাৰে কৈছে যে মুৰ্শিদাবাদ জিলাত হোৱা হিংসাত্মক ঘটনাত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ জৰুৰী হৈ পৰিছে। ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ এই সংক্ৰান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। উল্লেখযোগ্য যে মুৰ্শিদাবাদত হোৱা হিংসাত্মক ঘটনাত 3 লোক নিহত হৈছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা শুভেন্দু অধিকাৰীয়ে কয় যে তেওঁ মুৰ্শিদাবাদৰ বিভিন্ন ৰেল ষ্টেচনত অগ্নিসংযোগৰ ঘটনাৰ NIA তদন্ত বিচাৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰে হিংসা প্ৰভাৱিত এলেকাৰ জনসাধাৰণক কোনোধৰণৰ উৰা বাতৰিত ভুল নাযাবলৈ আহান জনায়। তেওঁ লগতে আইন হাতত তুলি নলবলৈও অনুৰোধ জনায়। প্ৰভাৱিত এলেকাসমূহত অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে টহল দি আছে। এই ঘটনা সংক্ৰান্তত 118 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুৰ্শিদাবাদত কালি নতুন ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ভালেসংখ্যক দুষ্কৃতিকাৰীয়ে ঘৰ, দোকান, চৰকাৰী সম্পত্তি আৰু আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে। আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জাভেদ শামীমে কৈছে যে ধন জন ৰক্ষা কৰাটো প্ৰশাসনৰ অগ্ৰাধিকাৰ আৰু ধবংসাত্মক কাৰ্যত লিপ্তসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। মোহন বাগান ছুপাৰ জায়েণ্ট কিছু সময়ৰ পাছত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বেংগালুৰু ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এইবাৰ 5ম বাবে প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হোৱা মোহন বাগানে দ্বিতীয়বাৰৰ বাবে খিতাপ দখলৰ চেষ্টা চলাব। ইয়াৰ বিপৰীতে বাংগালুৰুৱে 2023ৰ ফাইনেলত মোহন বাগানৰ হাতত পৰাজয়ৰ পুতক তোলাৰ প্ৰয়াস কৰিব। মোহন বাগানে ছেমি ফাইনেলত জামশেদপুৰ ফুটবল ক্লাবক 2-0 গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাংগালুৰু FCয়ে গোৱা ফুটবল ক্লাবক 2-1 গলত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ শক্তিশালী স্থিতিত উপনীত হৈছে। দলটোৱে 181 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 17 অভাৰত 3টা উইকেট হেৰুৱাই 163 সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 180 সংগ্ৰহ কৰে। গুজৰাটৰ হৈ শুভমান গিলে সৰ্বাধিক 60 কৰে। ছাই সুদৰ্শনে 56 বৰঙণি আগবঢ়ায়। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ শাৰ্দুল ঠাকুৰ আৰু ৰবি বিষ্ণু দুটাকৈ উইকেট লাভ কৰে। ইপিনে প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৱেভছ শীৰ্ষ সন্মিলন 2025ৰ অংশ হিচাপে অনুষ্ঠিত থীম সংগীত প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৱেভছ শীৰ্ষ সন্মিলনৰ 32টা প্ৰত্যাহ্বানৰ অংশ হিচাপে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ 100ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা 6গৰাকীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় শাস্ত্ৰীয় নৃত্য গীতৰ পৰা আৰম্ভ কৰি সমসাময়িক ধাৰাক সামৰি ৱেভছ সন্মিলনৰ বিষয়বস্তুৰ সৈতে সংগতি থকা গীত নৃত্য তথা প্ৰতিযোগীসকলৰ মৌলিকতাৰ মূল্যাংকন কৰি বিচাৰকসকলে বিজয়ীসকলক নিৰ্বাচিত কৰে। বিশ্ব অডিঅ' আৰু ভিডিঅ' মনোৰঞ্জন সন্মিলন ৱেভছ অহা 1-4 মেলৈ প্ৰথমবাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিশুল্ক ব্যৱস্থাৰ বাবে বিশ্ব অৰ্থব্যৱস্থাত অনিশ্চয়তা দেখা দিয়া সত্বেও ভাৰতীয় অৰ্থব্যৱস্থা টনকিয়াল হৈ আছে আৰু ভাৰতৰ ওপৰত এই ব্যৱস্থাৰ কোনো প্ৰভাৱ পৰা নাই বুলি বিজেপিয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি ৰোজ ভেলি পঞ্জী কেলেংকাৰীৰ ভুক্তভোগীসকলক ধন ঘূৰাই দিয়াৰ বাবে সম্পত্তি নিষ্পত্তি সমিতিৰ অধ্যক্ষ ডি কে শেখৰ হাতত 515 কোটি টকাৰো অধিক মূল্যৰ এখন ডিমাণ্ড ড্ৰাফ্ট অৰ্পণ কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। আৰু মোহন বাগান ছুপাৰ জায়েণ্ট কিছু সময়ৰ পাছত হ'বলগীয়া ISL ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বেংগালুৰু ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।